এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰি বিকাশৰ গতি ত্বৰান্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন। অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়ংক চক্ৰৱৰ্তীৰ ইতিহাস ৰচনা। আৰু FIH হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শিলচৰত অম্বিকাপুৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উড়ন সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষে পাথাৰকান্দি কৃষি মহাবিদ্যালয় আছে। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰগাকোণাৰ মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব। কালি প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ কোকৰাঝাৰ ভ্ৰমণ বাতিল হোৱাত তেওঁ গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত কয় যে এই প্ৰকল্পসমূহৰ জৰিয়তে BTCৰ জনসাধাৰণে বিভিন্ন সুবিধা লাভ কৰাৰ উপৰি এই খণ্ডৰ পৰ্যটন আৰু বাণিজ্যৰো বিকাশ হ'ব। তদুপৰি উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহে বৃহৎ বজাৰ লাভত সহায়ক হ'ব।
ইস ক্ষেত্ৰ কে বিকাশ কে লিয়ে 4,500 কৰোড় ৰূপে সে অধিক কে প্ৰজেক্ট কা শিলান্যাস আৰু লোকাৰ্পণ হোৱা হে। ইসমে সে 1,100 কৰোড় ৰূপে সে জ্যাদা কি ৰাশি বড়োলেণ্ড কি সড়কো কে লিয়ে খৰ্চ হোনে যা ৰহি হে। কামাখ্যা চারলা পল্লী অমৃত ভারত এক্সপ্রেস আর গুহাটি নিউ জলপাইগুড়ি এক্সপ্রেস কো হরি ঝন্ডি দিখানে কা ভি অবসর মিলা হ্যাঁ। সবই প্রজেক্ট সে আপকো সুবিধায় তো মিলেঙ্গি হি, ট্রেড আর টুরিজম কো ভি বড়াওয়া মিলেগা। ইসে কিসানো কি উপজ আসানি সে বড়ে বাজারো তক পৌঁছ পায়েগি।
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অন্য এটা কাৰ্যসূচীত অংশ লৈ 13,290 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 2,416 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, 750 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু 3,800 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে। তেওঁ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ফৰকাটিং তিনিচুকীয়া ৰেলৱে লাইন দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত নিমাতীঘাট আৰু বিশ্বনাথ ঘাটত আধুনিক জাহাজ টাৰ্মিনেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে অসমৰ পৰ্যটন খণ্ডক কেৱল দৰ্শনৰ স্থান হিচাপে গঢ়ি তোলাই নহয় বৰঞ্চ নিয়োগ আৰু বিকাশৰ পথ হিচাপে বিবেচনা কৰিছে। তেওঁ এয়া কেৱল এটা আন্তঃগাঁথনি প্ৰকল্পই নহয় বৰঞ্চ অসমৰ পৰ্যটন আৰু স্থানীয় অৰ্থব্যৱস্থাক নতুন গতি প্ৰদানৰ পদক্ষেপ বুলি মন্তব্য কৰে।
वाटर टूरिज्म की संभावनाएं बढ़ाई जा रही है। क्रूज टर्मिनल बनने से ब्रह्मपुत्र पर क्रूज चलाने का काम आगे बढ़ेगा और देश दुनिया के पर्यटकों के लिए असम तक पहुंचना और आसान होगा। जब क्रूज टूरिज्म बढ़ेगा तो स्थानीय युवाओं के लिए रोजगार के नए अवसर बनेंगे। कारीगरों और हस्तशिल्प से जुड़े लोगों को নয়া বাজার মিলেগা। ছোটে দোকানদারো, নাবিকো, হোটেল আর ট্রান্সপোর্ট সে জুড়ে লোক কি আমদানি ভি বড়েগি। ইয়ানি অসম মে ট্যুরিজম অব সিরফ घूमने फिरने तक सीमित नहीं है, यह स्थानीय विकास और जन समृद्धि का एक नया इंजन बन रहा है। असम आज हमारे नॉर्थ ईस्ट यानी अष्ट लक्ष्मी के नए भविष्य का एक मॉडल बन रहा है।
প্রধানমন্ত্রী মোদীয়ে এই অনুষ্ঠানতে প্রধানমন্ত্রী কিষাণ সন্মান নিধির 22 সংখ্যক কিস্তির প্রায় 18,600 কোটি টাকা মুকলি করে। ইয়ার জড়িয়ে দেশের 9,32,00,000 লোক উপকৃত হব। 18,59,000 কৃষক এই আঁচনির দ্বারা উপকৃত হব। 22 সংখ্যক কিস্তির অধীন রাজ্যখনের কৃষকসকলের 379 কোটি টাকা মুকলাই দিয়া হয়েছে। মিশন বসুন্ধরার অধীন রাজ্যের 707 চাহ বাগিচাত বাস করা 350,000 অধিক পরিয়ালক ভূমিপট্টা প্রদান করে। ডিব্রুগড় জেলাত চলি থকা প্রিজাইডিং আর পুলিং বিষয়াসকলের প্রথম পর্যায়ের প্রশিক্ষণের কাইলৈ সামৰণি পৰিব। এই প্রশিক্ষণ কার্যসূচী জেলা আয়ুক্ত কার্যালয়ের প্রশিক্ষণ গৃহ, জেলা গ্রামোন্নয়ন অভিকরণের জাগৃতি গৃহ, আউনিয়েটি শাখা সত্র প্রেক্ষাগৃহ, কানৈ বাণিজ্য মহাবিদ্যালয় আর জেলা পুথিভঁরাল প্রেক্ষাগৃহত অনুষ্ঠিত হয়েছে। এই কার্যসূচীত EVM আর VVPAT মক ড্রিলের সহায়ত ভোটগ্রহণ কর্মীসকলক প্রশিক্ষণ দিয়া হয়েছে। সমাগত বিধানসভা নির্বাচনের কামকাজ নিয়ারিক চলাই নিয়ার বাবে মাজুলীর রঙাচাহী মহাবিদ্যালয়ত কালি প্রিজাইডিং আর সেক্টর বিষয়াসকলের প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণত EVM আর VVPATর ব্যবহারিক দিক সন্দর্ভত সবিশেষ জানা হয়। তদুপরি নির্বাচনী প্রক্রিয়া স্বচ্ছ আর নিকাভাবে নিরীক্ষণের উদ্দেশ্যে প্রো এপর ব্যবহারের বিষয়েও বিষয়াসকলক অবগত করা হয়। জেলা নির্বাচনী বিষয়ার নেতৃত্বত 17 গৰাকী মূল প্রশিক্ষকে এই প্রশিক্ষণ কার্যসূচীর পরিচালনা করে। প্রশিক্ষণত 202 গৰাকী প্রিজাইডিং বিষয়া আর 27 গৰাকী সেক্টর বিষয়ায় অংশগ্রহণ করে। আসন্ন বিধানসভা নির্বাচন নিয়ারিক আর শান্তিপূর্ণভাবে সম্পন্ন করার উদ্দেশ্যে শ্রীভূমির জেলা আয়ুক্ত নির্বাচনের কাম সম্পূর্ণ নোহালেকে সরকারী কার্যালয়সমূহ দেওবার আর অন্যান্য ছুটির দিনতো খোলা রাখবলে নির্দেশ জারি করেছে। এই নির্দেশনা অনুসরি বন্ধ তথা ছুটির দিনত প্রতিটি কার্যালয়ত অন্তত এজন অফিস সহায়ক আর এজন MTS বা চতুর্থ শ্রেণীর কর্মচারী উপস্থিত থাকিব লাগিব। জেলাখনের ব্যাংকসমূহও দেওবার বা অন্যান্য ছুটির দিনত খোলা রখার নির্দেশ দিয়া হয়েছে। নির্বাচনের সময়ত প্রয়োজনীয় কামসমূহ সুকলমে সম্পন্ন হওয়ার উদ্দেশ্যে এই নির্দেশনা জারি করা হয়েছে আর ইয়ার অমান্য করিলে আইন অনুসরি ব্যবস্থা গ্রহণ করা হব বলেও নির্দেশনাত উল্লেখ করা হয়েছে। বাক্সা জেলাত রন্ধন গ্যাসের কোনো ধরনের নাটনি হওয়া নাই বলে জেলাখনের নবনিযুক্ত আয়ুক্ত ধীরাজ খাউন্ডে প্রকাশ করেছে। শেহতীয়াকৈ বৈধপ্রাসত চলি থকা যুদ্ধের পরিপ্রেক্ষিততে রন্ধন গ্যাসের নাটনি হওয়া বলে এসাম লোকে সামাজিক মাধ্যমত উড়া বাতরি বিয়পার বিষয়টি প্রশাসনের দৃষ্টিগোচর হয়েছে বলে মন্তব্য করে জেলা আয়ুক্তগিয়ে এইদরে কয়।
আমার যেমন ডিস্ট্রিবিউটর আসে IOCL ইন্ডিয়ান আমি কর্তৃপক্ষের প্রতিনিধিও আমি নিমন্ত্রণ করেছিল। এই দিকট আমি রিভিউ করতে আমি এই কথা নিশ্চিত হয়েছো যে আমার বাক্সা জেলার এনে কোনো ধরনের পরিস্থিতি আমি সম্মুখীন হওয়া নাই। আজির তারিখত প্রোডাকশন ঠিকই আছে বলে আমাকে জানাইছে, ডিস্ট্রিবিউশন ঠিকই আছে আর কনজিউমারে আজিল কোনো ধরনের ক্রাইসিসর মুখামুখি হওয়া নাই। গতি মই আমার বাক্সা জেলাবাসী রাইজক জানাব বিচারিছো যে LPG কানেকশনের ক্ষেত্রে কোনো ধরনের আমার ক্রাইসিস নাই। আপনাদের সুচলভাবে আপনাদের গ্যাসের সিলিন্ডার আপনাদের নির্দিষ্ট যে ডিস্ট্রিবিউটর আছে তেওঁলোকৰ আপনাদের পাবলে সক্ষম হব। আর বিশেষভাবে সোশ্যাল মিডিয়া যেখানে হ্যান্ডেল করে তেওঁলোকলৈ মোৰ এটা অনুরোধ যাতে ফেক নিউজ বা উড়া বাতরি পোস্ট নকরে, যার যোগেৰে মানুহ বিভ্রান্তি সৃষ্টি হব পাৰে বা মানুহে শঙ্কিত হব পাৰে।
গ্যাছ এজেন্সীসমূহে যাতে কৃত্রিম নাটনির সৃষ্টি করে মূল্যবৃদ্ধি করব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিবলৈ জেলা আয়ুক্তগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। ইয়াৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানত যাতে ঘৰুৱা ৰন্ধন গ্যাছ ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন আৰু ঔদ্যোগিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। আইনক ছোলাৰ লিমিটেড নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে টিংখাঙত সৌৰ শক্তি সম্পৰ্কীয় উদ্যোগ স্থাপনৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই এটা বৃহৎ প্ৰকল্পত অনুমোদন জনাইছিল আৰু প্ৰতিষ্ঠানটোৱে ছোলাৰ PV মডিউল নিৰ্মাণৰ বাবে আধুনিক উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলে কালি এই উদ্যোগ স্থাপনৰ প্ৰাৰম্ভিক দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই উদ্যোগৰ জৰিয়তে ৰাজ্যখনৰ যুৱক যুৱতীসকলে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বায়ু প্ৰদূষণজনিত বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নডেল বিষয়া ডাঃ কনক চন্দ্ৰ তালুকদাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰ উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত হ'বলগীয়া লুইটৰ পৰা মিচিচিপিলৈ শীৰ্ষক এই সংগীতানুষ্ঠান গধূলি 6 বজাত আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ ভালেসংখ্যক প্ৰবীণ আৰু নবীন শিল্পীয়ে গীত পৰিৱেশন কৰিব। কাছাৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই কালি বুজন পৰিমাণৰ হেৰইন আৰু ইয়াবা টেবলেট জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত মুঠ 13 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে। সৰবৰাহকাৰীয়ে 119টা চাবোনৰ বাকচত প্ৰায় 1.5 কিলোগ্ৰাম হেৰইন আৰু 19,800 ইয়াবা টেবলেটৰ সৰবৰাহৰ চেষ্টা কৰিছিল। এই সংক্ৰান্তত আৰক্ষীয়ে ধৃত লোক দুজনক সোধা পোছা অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজানত কালি বিকশিত অসম সমৃদ্ধিশালী ভাৰতৰ কাৰ্যসূচী অনুষ্ঠিত হয়। দুলিয়াজান ক্লাবত অনুষ্ঠিত এই কাৰ্যসূচীত বিধায়ক তেৰজ গোৱালাই অংশগ্ৰহণ কৰে। বিধায়ক শ্ৰী গোৱালাই সমষ্টিটোৰ অন্তৰ্গত 150খন উপাসনাস্থলীলৈ অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰে। যুৱ সংগমৰ ষষ্ঠ পৰ্যায়ৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজন কৰা এই পদক্ষেপত অংশগ্ৰহণৰ বাবে শিক্ষা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ যুৱচামক আমন্ত্ৰণ জনাইছে। অহা 18 মাৰ্চ পঞ্জীয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। আগ্ৰহীসকলে ebsb.aicte-india.org ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। এই কাৰ্যসূচীয়ে যুৱ অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ভ্ৰমণৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰিব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কালি বিধায়ক পুঁজিৰ 33 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 29টা পথৰ গ্ৰেভেলিঙৰ আধাৰশিলা স্থাপন কৰে। এই আটাইকেইটা পথৰ নিৰ্মাণ সম্পূৰ্ণ হলে স্থানীয় ৰাইজৰ যাতায়াত আৰু জীৱন ধাৰণৰ মান অধিক উন্নত হ'ব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়াংক চক্ৰৱৰ্তীয়ে ইতিহাস ৰচনা কৰিছে। ছুইডেনত অনুষ্ঠিত অষ্টম গ্ৰেণ্ড মাষ্টাৰ্ছ প্ৰতিযোগিতাত খিতাপ জয় কৰি মায়াংক দেশৰ 94 সংখ্যক গ্ৰেণ্ড মাষ্টাৰ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত শীৰ্ষ স্থানৰ খেলুৱৈক পৰাভূত কৰাৰ উপৰি মায়াংকে গ্ৰেণ্ড মাষ্টাৰ হ'বৰ বাবে প্ৰয়োজনীয় 2,500 ফিডে ৰেটিঙৰ সীমা অতিক্ৰম কৰে। এই সাফল্যৰ জৰিয়তে মায়াং চক্ৰৱৰ্তী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিগণিত হৈছে। FIH হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হায়দৰাবাদৰ বালাজুগী হকী গ্ৰাউণ্ডত অনুষ্ঠিত ছেমিফাইনেলত ইটালীক 1-0 গ'লত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে হকী বিশ্বকাপত ভাৰতৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰে। ভাৰতৰ মনীষা চৌহানে খেলখনৰ 40 মিনিটত একমাত্ৰ গ'লটো দি দলক জয়ৰ সোৱাদ দিয়ে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ঠায়ে ঠায়ে মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ৰাজ্যখনৰ কোনো অঞ্চলত বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ লগতে ধুমুহা বলাৰো আশংকা আছে। ইপিনে কালি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো বৰষুণৰ ফলত কোনো ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত মহানগৰীৰ ৰুক্মিণীগাঁও, কাহিলিপাৰা, জটীয়া, দক্ষিণগাঁও, বেলতলা, চাৰ্ভে আদি পথত যাতায়াত ব্যাহত হোৱাৰ বাতৰি পোৱা গৈছে। অহা 24 ঘণ্টাত গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচী। আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰি বিকাশৰ গতি ত্বৰান্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন। অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়াং চক্ৰৱৰ্তীৰ ইতিহাস ৰচনা আৰু FIH হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। 11 বজাত আৰু ঘণ্টে পাছতে জিলাৰ ৰেহৰো শুনিবলৈ পাব।